للرجال نصيب مما ترك الوالدان والأقربون وللنساء نصيب مما ترك الوالدان والأقربون وللنساء نصيب مما ترك الوالدان والأقربون مما قل منه أو كثر نصيبا مفروضا
পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ পৰিতিক্ত সম্পত্তিত পুৰুষৰ অংশ আছে। এইদৰে পিতৃ মাতৃৰ লগতে আত্মীয় স্বজনৰ পৰিতিক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া কম হওক বা বেছি, এইটো নিৰ্ধাৰিত অংশ।